كَدَأْبِ آلِ فِرْعَوْنَ وَالَّذِينَ مِنْ قَبْلِهِمْ كَذَّبُوا بِآيَاتِنَا فَأَخَذَهُمُ اللَّهُ بِذُنُوبِهِمْ وَاللَّهُ شَدِيدُ الْعِقَابِ
সিহঁতৰ অভ্যাস ফিৰাউনী সম্প্ৰদায় আৰু সিহঁতৰ পূৰ্ববৃত্তসকলৰ অভ্যাসৰ দৰেই সিহঁতে আমাৰ আয়াতসমূহক অস্বীকাৰ কৰিছিল, ফলত আল্লাহে সিহঁতৰ পাপকৰ্মৰ বাবে সিহঁতক কৰায়ত্ত কৰিছিল আৰু আল্লাহ শাস্তি প্ৰদানত অতি কঠোৰ।